যিশয়া ষাঠি অধ্যায়। নতুন জেৰুচালেমৰ গৌৰৱ। উঠা, দীপ্তি দিয়া, কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহুৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে। কাৰণ চোৱা, আন্ধাৰে পৃথিৱী ঢাকিব, আৰু ঘোৰ অন্ধকাৰে লোকসমূহক ঢাকিব। কিন্তু যিহুৱা তোমাৰ ওপৰত উদয় হ'ব, আৰু তোমাৰ ওপৰত তেওঁ গৌৰৱ প্ৰকাশিত হ'ব। লোকসমূহ তোমাৰ পোহৰৰ ওচৰলৈ আহিব, আৰু ৰজাসকলে তোমাৰ উদয় হোৱা দীপ্তি ওচৰলৈ আহিব। তুমি চকু ফুৰাই চাৰিওফালে চোৱা, তেওঁলোক সকলোৱে গোট খাই তোমাৰ ওচৰ চাপিছে। তোমাৰ পুত্ৰসকল দূৰৰ পৰা আহিছে, আৰু তোমাৰ জীয়েকসকলক বাহুত বুকি অনা হৈছে। সেইকালত তুমি দেখি প্ৰফুল্লিত হ'বা, আৰু তোমাৰ হৃদয় আনন্দেৰে উপচি পৰিব, কাৰণ সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব, আৰু লোকসকলৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব। উটসমূহে, মিডিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব। সেই আটাইবোৰ চিবাৰ পৰা আহিব, সেইবোৰে সোণ আৰু কুন্দুৰুৰ বৈ আনিব, আৰু যিহুৱাৰ প্ৰশংসা গীত গাব। কেদৰৰ আটাই মেৰ চাগৰ জাক তোমাৰ ওচৰত গোট খাব, আৰু নবায়ুতৰ মতা মেৰ চাগবোৰে তোমাৰ পৰিচৰ্যা কৰিব। সেইবোৰ গ্ৰহণীয় হৈ মোৰ যজ্ঞ বেদীত উঠিব, আৰু মোৰ গৌৰৱযুক্ত গৃহ মই গৌৰৱান্বিত কৰিম। মেঘৰ দৰে আৰু নিজৰ বাহৰ সোমোৱা বাটলৈ অহা কপৌৰ দৰে উৰি অহা এওঁলোক কোন? নিশ্চয় দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব। তোমাৰ পুত্ৰসকলক তেওঁলোকৰ ৰূপৰ আৰু সোণৰ সৈতে দূৰৰ পৰা আনিবলৈ ঈশ্বৰ যিহুৱাই ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে তৰ্চিছৰ জাহাজ আগ হ'ব। বিদেশী লোকসকলে দেৱাল পুনৰাই নিৰ্মাণ কৰিব, আৰু তেওঁলোকৰ ৰজাসকলে তোমাৰ পৰিচৰ্যা কৰিব। কিয়নো মই যেনেকৈ তোমাক ক্ৰুদ্ধ দণ্ড দিলোঁ, তেনেকৈ অনুগ্ৰহত তোমালৈ দয়াও কৰিলোঁ। লোকসকলে যেনে জাতিসমূহৰ ধন সম্পত্তি আৰু বন্দী কৰি অনাসকলৰ ৰজাসকলক তোমাৰ ভিতৰলৈ আনিব পাৰে, সেইবাবে তোমাৰ দুৱাৰবোৰ সদায় মেলা হৈ থাকিব, দিন বা ৰাতি কেতিয়াও বন্ধ কৰা নহ'ব। কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ বৈশ্যতা স্বীকাৰ নকৰিব, সেই উভয়েই সম্পূৰ্ণ বিনষ্ট হ'ব। লিবানুনৰ গৌৰৱ তোমালৈ আহিব, দেৱদাৰু, টিধৰ আৰু তাচুৰ গছ একেলগে মোৰ পবিত্ৰ স্থান ভূষিত কৰিবৰ অৰ্থে আহিব, আৰু মই মোৰ চৰণ থোৱা ঠাই প্ৰতাপযুক্ত কৰিম। তেওঁলোকে তোমাক পৰ্ণিপাত কৰিবলৈ আহিব। তোমাক কষ্ট দিয়াসকলৰ সন্তানবোৰ মোৰ দুৱাই তোমাৰ চৰণত পৰি পৰ্ণিপাত কৰিব। তেওঁলোকে তোমাক যিহুৱাৰ নগৰ, ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ জনাৰ চিউন বুলি মাতিব। তুমি এনে পৰিতিক্তা আৰু ঘৃণিতা হলা যে কোনো পথিক তোমাৰ মাজেদি নাযায়, তাৰ সলনি মই তোমাক চিৰকাল থকা প্ৰশংসাৰ আৰু পুৰুষানুকৰ্মে আনন্দৰ বিষয় কৰিম। আৰু তুমি জাতিসমূহৰ দুগ্ধ পান কৰিবা, আৰু ৰজাসকলৰ ইস্তন চুহিবা। তাতে মই যিহুৱা যে তোমাৰ ত্ৰাণকৰ্তা, তোমাৰ মুক্তিদাতা, জাকোবৰ পৰাক্ৰমী জনা, ইয়াক তুমি জানিবা। মই পিতলৰ সলনি সোণ, লোহাৰ সলনি ৰূপ, কাঠৰ সলনি পিতল, আৰু শিলবোৰৰ সলনি লোহা আনিম, আৰু মই শান্তিক তোমালোকৰ অধ্যক্ষসকলৰ দৰে আৰু ন্যায় বিচাৰক শাসনকৰ্তাৰ দৰে নিযুক্ত কৰিম। তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব। কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা। দিনত সূৰ্য তোমাৰ দীপ্তি আৰু নহ'ব, আৰু পোহৰৰ অৰ্থে চন্দ্ৰই তোমাক জোনাক নিদিব। কিন্তু যিহুৱাই তোমাৰ অনন্তকলীয়া জ্যোতি, আৰু তোমাৰ ঈশ্বৰেই তোমাৰ ভূষণস্বৰূপ হ'ব। তোমাৰ সূৰ্য আৰু অস্ত নাযাব, তোমাৰ চন্দ্ৰও আৰু মাৰ নাযাব, কিয়নো যিহুৱা তোমাৰ অনন্তকলীয়া জ্যোতি হ'ব, আৰু তোমাৰ শোকৰ দিন সমাপ্ত হ'ব। মই গৌৰৱান্বিত হ'বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্মস্বৰূপ, যি তোমাৰ লোক সকলোৱেই ধাৰ্মিক হ'ব, তেওঁলোকে অনন্তকাললৈকে দেশ অধিকাৰ কৰিব। যি সৰু সি হাজাৰ হৈ উঠিব, সৰু জাতি বৃহৎ হ'ব। মই যিহুৱাই উচিত সময়ত ইয়াক হামফল কৰিবলৈ বেগী হ'ম।